হেল্ল'
এইটো এৰিবই পৰা নাই খেলা লাউৰা তই
কত আছে
ঐ
অ'
কচোন হেৰি খবৰ কোৱা আমাৰ বৰে বাবু
কি কচোন
বৰে বাবু
কি হল
বৰে বাবু খবৰ কোৱাচোন
বৰ বাবু খবৰ ক'ব ন বৰ বাবু যামহে মই এতিয়া ইয়াত আছো যোৰহাটতে আছো মানুহটো
অ তই যোৰহাটতে আছ
অ ক
ঘৰতে আছ
ঘৰতে আছো মই আজি মোবাইলটো ভাঙিলে মোবাইল এটা কিনিব লগা হল
এ তহঁতৰ মোবাইল বিলাক কেনেকে ভাঙিবে মোৰতো মোবাইল আজি চাৰি পাঁচ বছৰ পাছত
এই এইটো মোবাইল মোৰ হেৰি হল পাঁচ বছৰমান গ'ল এতিয়া ভাঙিলে মানে সেইটো কাম নকৰা হৈ গ'ল আৰু মই থাকিলে
ইণ্ডিয়ান মোবাইল কোম্পানী
ফ্ৰীডম মোবাইল বুলি
নহয় নহয় ফ্ৰীডম নহয় ফ্ৰীডম নহয় এটা মই কৈ আছো কি মোৰ মাহীক কিন দিছিলো কেলা বেটেৰীটো ৰিপ্লেচ কৰিব পাৰি কেলা সুন্দৰকে চব বঢ়িয়া চলি থাকে বেটেৰী খুলিব পৰা কেলা মোবাইল ফোন কেলা সাত হাজাৰ নে আঠ হাজাৰৰ ভিতৰত পাই কেলা আমাৰ হেৰিতে পাই
পুৰণা মোবাইল
নহয় ব্ৰেণ্ড নিউ
নহয় মানে পুৰণা চালৰ মোবাইল নহয় লিথিয়াম বেটেৰী নেকি
বেটেৰী ৰিপ্লেচ কৰিব পাৰি বেটেৰীটো বেলেগে উলিয়াই ল'ব পাৰি গেলা
আচ্ছা
বেটেৰী উলিয়াই ল'ব পাৰি কিন্তু কি হেৰি তোৰ এণ্ড্ৰইড লেটেষ্ট এণ্ড্ৰইড পাবি হেৰি পাবি ফ'ৰ জি বি ৰেম পাবি হেৰি পাবি আছে তাতে সাত হাজাৰ ইণ্ডিয়ান মোবাইল গেলা চাইনিজ হেৰি মাডাৰ বৰ্ড আনে তাৰপিছত লগাই তাৰপিছত হেৰি দিছে বুজিছ নাই আমি এইবিলাক শুন তহঁতে 25,000 টকা খৰচ নকৰিবি কেলা তই এটা কাম কৰ তই ৰূপ কিন কেলা যিখিনি পইচা বচাবি ৰূপ কিন চকলাই তই ৰূপ নিকিন নিকিন মই যিমানে চিঞৰি নাথাকো নিকিন নহয়
নহয় বনাৰ গৈ মাজতে ধনীয়তে কিনিছিলো এতিয়া আকৌ অলপমান দুখীয়া থৈ আছে
যোৰহাটত কিছুমান ল'ৰাৰ হাতত 15 কেজি 18 কেজি 20 কেজি 22 কেজি ৰূপ আছে আছে জানানে যোৰহাটতে আছে কেলা
গম পাওঁ কিন্তু
তেতিয়াহ'লে মাইকী মানুহক কথা কৈ লাভ নাই মাইকী মানুহক এইবিলাক কথা নকবিয়ে ভাল সোণ কিনিব লাগে সোণ আৰু ৰূপৰ ৰেচিঅ'টো সোধচোন তাইক জানে নেকি তাইটো নাজানে একোৱে নাজানে গেলা কলি বাস কৰে মানে শনি বাস কৰে কেলা সোণত শনি
সোণত নে হেৰিতহে
সোণত শনি বাস কৰে সোণ হল মহাভাৰতৰ শেষ অধ্যায়টো সোণ সোণত শনি বাস কৰে কেলা ৰূপত নকৰে ৰূপত কৰিব নোৱাৰে
মহাভাৰত নহয় হেৰি
এই ৰূপ হল চান্দনী যিটো মই ধাৰণ কৰো মূৰত
গম পাইছো
আৰু কচোন এই হেৰিজনী খবৰ কচোন তোৰ এইটো কি চাউথ ইণ্ডিয়ান জনী
মই গড গড হেৰি কৰি পেলাই অলপমান
বিয়া পাত তোৰ হল আৰু খেলা খতম
বিয়া পাতি হল নি
বিয়া
মই ৰামালৈ ৰৈ আছো ৰামাই বিয়া পাতি তাৰপিছত
ৰামাই বিয়া নাপাতে ৰামা এটা মহা অসুৰ হয় সি খালি চুদা চুদি কৰি ঘূৰি ফুৰিব অত চুদিব তত চুদিব হেৰি কৰিব ই ঘূৰি ফুৰিব তই তাৰ কথা তাৰ পৰা আঁতৰ থাক তই নিজে বিয়া পাত
বিয়াখন
নহয় তাতে তই তোৰ চাকৰি হৈ গৈছে তাতে থাকিবি যে তই এইজনী উঠা উঠা মাত মিঠা এনে হৈ যাব মাত মিঠা বিচনাত পৰিলে মাত মিঠা হৈ যায় যা
বিচনাত
পৰিলে মাত মিঠা হৈ যায় যা তেতিয়াহলে ইংৰাজী হয়, ইংৰাজী হয়, স্পেনিছ হয়, জাপানিজ হয়, চাইনিজ হয়, বাত্তাকামিজ হয়, যি হয়, বিচনাত পৰিলে মাত মিঠা হৈ যায়, একো চিন্তা নাই, যা বিয়া কৰা, মাৰক কৈ দিবি যা
কি বিয়া কৰা বুলি।
অ মই বিয়া পাতো এতিয়া, মোৰ বয়স হৈ গল, মই সদায় ৰখি থাকিব নোৱাৰো, ইয়াতে সময় সময় চব সময় চলি আছে, এইটো মহাকাল চলাই আছে,
তাৰপিছতে হব।
বিয়া পাত লৈ যা, তাতে এটা বেডৰুম আছে, দুটা বেডৰুম লৈ লবি, মাৰ আহিল থাকিব পাৰিব কাষত, পাৰিবি ন? এতিয়া বাঢ়িছে নাই তোৰ দৰমহা, বাঢ়িছে নাই
দৰমহা? নাই এই দৰমহা কত পি এইচ ডি, দৰমহা বাঢ়িব, দৰমহা একেই দিব লাগিব, পিএইচডি বাঢ়িব, পিএইচডি এতিয়া দৰমহা নাম নবহে আৰু, সেইটো সেইটোৱে আৰু, ত্ৰিশ হাজাৰ থাকিব,
কি 30,000 কৰিব লাগিব নহয়, ইহঁতে চিনিয়ৰ হৈ গৈছে নহয় অলৰেডি, তই দুবছৰ কাম কৰি চিনিয়ৰ হলি নহয়,
দুবছৰ দুবছৰ পিছত চিনিয়ৰ, এতিয়া 35,000 হব,
তেতিয়া কেতিয়া হব, 35,000 হব, বিয়াটো পাতি দে, বিয়াটো পাতি দে,
ছেপ্টেম্বৰ হব,
বিয়াটো পাত ছেপ্টেম্বৰ, ছেপ্টেম্বৰ
পইচাটো অসমীয়া মানুহ সেইটো পইচাটো বাঢ়িলে কি বিয়াটো পাতি, বিয়াটো পাতি আজিকালি হেৰি
কৰে, সেইজনীয়ে কি খাব কচোন, মই মই তোক ঐ মেকুৰী এটা কি খোৱাৰ নিচিনা তাই খাব, ভাল
গম পাওঁ,
হা তই শুন চা, তোৰ তোৰ যিটো ভয় সেইটো সেই নীলোৎপলৰো আছিলে, আছিলে নাই কচোন, নীলোৎপলৰ মাকে কৈছে পলুৱাই আনক, কাল কৰক, পলুৱাই আনিলে নেকি, নীলোৎপলে পলুৱাই আনিলে ছোৱালী, তেতিয়াহলে নীলোৎপলে, নীলোৎপলৰ না চাকৰি না বাকৰি একোৱেই নাই, আছিলে এতিয়াও তাৰ চাকৰি বাকৰি আছে নেকি, নাই নহয়, কিন্তু তাৰ তাৰ লক্ষ্মীম সদায় বা সুমুখী প্ৰদুদাতি স্বয়ম্ভু, ছোৱালী ঘৰ আহিছে সুন্দৰকে, এটা ঘৰ ভাড়া লৈ আছে, এটা ডবল বেডৰুম, কিন্তু তাৰ পইচা আহি আছে নহয়, তই তই পইচা অহা কথা চিন্তা নকৰিবি, তই কেনেকে আহে তই গমেই নাপাবি, ভাল
হয়
কৰ পৰা আহে পইচা, কেনেকে আহে তই গমেই নাপাবি, কাৰণ মই চলাইছো চব, তেতিয়াহলে তাই সিমান ভয় খাইছিলে, এতিয়া চাচোন বিয়া হোৱা এবছৰে হৈ গল, আৰামত ঘূৰি আছে, ঘৈণীয়েক ঘূৰি আছে, আল ঘূৰি আছে, ঘৈণীয়েকক স্কুলতো পঠাইছে, কিবা হেৰি মেঘালয়ৰ কিবা এখন ইউনিভাৰ্চিটিত, সেয়াও পইচা দিছে, অহা যোৱাও খৰচ দিছে, সিও আৰামত ঘূৰি আছে, সিও সদায় কাম কৰিব লাগে, সপ্তাহত দুই তিনিদিন কাম কৰি হেজাৰ হেজাৰকে টকা পাই আছে, গতিকে তই বিয়াখন পা, তেতিয়া
বিয়াখন বাৰু
মাৰক দে, মাৰক দে,
মাৰক
মাৰক মোক ফোন কৰিব দিবি,
মা মই আপোনাক ফোন কৰি দিম বাৰু, আপুনি মা মালে উল্টাবলৈ বিয়া কথা পাৰিব, বিয়া চাও কৰাই দিব, আপুনি গম
পাব, মই মই মোক মাৰৰ লগত দুপৰীয়া 10টা 11টা বজাত মোক মোক কনফাৰেন্স কৰাই দিবি,
ঠিক আছে, আপুনি জি টি বুকিং দিব, বিয়া চাই কৰাই দিব,
বিয়া চাই কৰাই দিম, মই
বিয়া
হবলৈ মই তই জাননে মই কাৰ লগত কাজিয়া কৰিছো, বাপেকৰ, বাপেক আৰু মাকৰ লগতো কাজিয়া হোৱা নাই নীলোৎপলৰ, তাৰ বৰদেউকৰ, বৰদেউতাকক কাজিয়া কৰি, বৰদেউতাকটো যিটো খঙাল মানুহ, তাক মই বিয়াৰ হেৰি দিনা কি জোৰণীয়া তাক আনি দিলো, তাৰপিছত সেইদিনা সি মোৰ খঙতে, সি মোৰ লগত কাজিয়া কৰিব আহিছে, কিন্তু মই গাড়ীখন লৈ যাব নোৱাৰিলো, সেইদিনা গাড়ীখন বেয়া হৈ থাকিলে, সি মোৰ দমতে, তই শুনা নাই সেইবিলাক অডিঅ', তাৰ লগত তাৰ লগত মই তাক মই প্ৰথমে ভালকৈ, সি মোৰ লগত এতিয়াও উৎপাত, এতিয়াও তাৰ পুতেকৰ হতুৱাই মাজে মাজে ফোন কৰাই মোক উৎপাত কৰে, তাক মই ইমান বেছি অত্যাচাৰ কৰিছো, সি আহিব, সি বৰদেউতাকটো তাহাঁতৰ লগত ভাল সম্পৰ্ক নাই, বৰদেউতাক নাহিলে সিহঁতে বিয়া পাতিব, মানুহে দেখিবলৈ, গাঁৱৰ মানুহৰ দেখিবলৈ বেয়া লাগে, হয় নহয়, সেইখনো মই সেইখনো ভাঙি পেলাই বৰদেউতাকক আনি জোৰোণত ভৰাই বিয়া পতাই চব কৰি দিলো,
হে কত হল বিয়া,
হৈ গল নহয় বিয়া, সুন্দৰকে বিয়া হৈছে, বকুত তাহাঁতৰ ঘৰত গৈছে, ইয়াৰ পৰা যোৰহাটৰ পৰা এইটো কি হেৰিৰ পৰা গাড়ী দি আহিছে, আহি গৈ পেলাই তাতে সেই এইটো কি মিৰ্জাত ৰখি পেলাই তাৰপিছত গৈ 11টা বজাত বিয়াত সোমাইছে, তাৰপিছত বিয়া হৈছে, তাৰপিছত সেই বিয়া হোৱাৰ পিছত ছোৱালী লৈ গৈছে, হা মই শুন, মই মই বিয়া পতা মানুহ, মই বিয়া এখন দুখন তোৰো বিয়া পাতি দিম, মই বিষ্ণু ৰূপটো কি কৰো,
বিয়াখন বাৰু পাতিব লাগিব, নহ'লে মানে আপোনালোকে চাই দিয়ক ছোৱালী, সেইজনী নাচাওঁ সেইজনী নাপাতো, আপুনি এনেই জমা কৰিছে।
তই গোলমুখীয়া ছোৱালী এজনী বিচাৰ,
গোলমুখীয়া ছোৱালী ন?
অ
মোক অলপমান সাহসী ছোৱালীজনী লাগে, ভাল লাগে
সাহসী সাহসী নাই, তোৰ গোলমুখীয়া 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 বামুণৰ ছোৱালী এজনী বিচাৰ।
গোলমুখীয়া বামুণৰ?
তই তই বামুণ হয় নহয়?
হয় বামুণ, মানে মা বামুণ দেউতাৰ হেৰি আৰু ফুকন ক্ষত্ৰিয়।
তেতিয়াহ'লে ক্ষত্ৰিয় ছোৱালী এজনী বিচাৰ,
কলিতা।
অ
কলিতা ছোৱালী, ঠিক আছে।
তোৰ বাপেৰ যদি বামুণ নহয়, বামুণৰ ছোৱালী নাচাবি,
ঠিক আছে,
হাত নিদিবি,
ঠিক আছে।
ই দিব, ই কিন্তু জগতৰ ক্ষত্ৰিয় ছোৱালী বিচাৰি আছে আৰামজাদাই।
আমাৰ ৰামা নহয় ন?
অ
আমাৰ হেৰি আহোম ক্ষত্ৰিয়।
ৰামা কেনেকে আহোম হব বে? ৰামা হল বামুণ।
ৰামা আহোম নহয়, ৰামা ছোৱালীজনী আহোম।
এইটো হব নোৱাৰে নহয়তো, সেইটো মোৰ নিয়ম মতে নহয় নহয় গেলা,
সেইটোৱে বাৰু হয় বাৰু,
সেইটো নহয়, সেইটো নিয়ম নহয়, তাক কৈ দিবি গেলা, এইখিনি ৰেকৰ্ডিং কৰি মই ৰামালে পঠাই দিম। ভাল
নহয়,
ভাল পালে লাভ নাই, নহয় ভাল পালে লাভ নাই, বৰ্ণ শংকৰ কেলা নহয় এতিয়া 2023 পিছত বৰ্ণ শংকৰ নহয়, দহ বুলিলে দহ, পঁচি বুলিলে পঁচি, মোৰ নিয়মতে চব হব লাগিব কেলা, মই যি কওঁ সেয়ে হব লাগিব, মোৰ নিয়মৰ বিপক্ষে যদি যাওঁ কেলা মাক চুদাই হে থাক, এবছৰ থাকিবি দুবছৰ থাকিবি, গপিয়াই কাটি পেলাই থৈ দিম কেলা, কোনোবাই পাতি পেলাই, নহলে কেলা তই বৰষুণ আহিব, বাদল আহিব, ভূমিকম্প আহিব, নহলে এখন পৃথিৱীত ফাট মেলিব, সোমাই যাবি তাতে খেলা খতম, মই কৈছো নহয়, মই একো হাতেদি কৰিব নালাগে, চব কৰাই আছে। মোৰ খুচিত মোক খুচিকা বাদ হাতিকা দাঁত কেলা।
নাই
নাই বামুণ ছোৱালী, বাপেৰ ক্ষত্ৰিয় যেতিয়া তই ক্ষত্ৰিয় ছোৱালী বিয়া কৰা, বৈশ্য ছোৱালী বিয়া কৰা, এজনী এজনী গোলমুখীয়া এজনী আনিবি, খালি গোলমুখীয়া,
গোলমুখীয়া
কেলে ছোৱালীজনীৰ মুখখন গোল হব লাগিব, দীঘলীয়া মুখৰ ছোৱালী বিয়া নকৰাবি।
আচ্ছা
দীঘলীয়া মুখৰ ছোৱালী বিয়া নকৰাবি, গোলমুখীয়া ছোৱালী এজনী আনিবি। মই গোল
কৈ দিয়ক, কৈ দিয়ক,
মই কলো নহয় হেৰি হেৰিৰ ছোৱালীজনীৰ মুখখন কেনেকুৱা, গোল হয় নহয়?
গোল আছিলে অ,
এই নীলোৎপলৰ ঘৈণীয়েক ঘৈণীজনী গোল হয় নহয়?
মোৰ ভালকে মন কৰা নাই,
বৌ মোৰ মোৰ ঘৈণীজনী গোল হয় নহয়?
অ বৰমা,
মোৰ মাজনী গোল হয় নহয়?
অ
এতিয়া গোল গোলমুখীয়া ছোৱালী, গোলমুখীয়া ছোৱালী আনিবি, গোলমুখীয়া ছোৱালী বৰ সুন্দৰ কেটুক চলাই ৰাখিব, কিন্তু কাজিয়াও কৰিব, বহুত কাজিয়া কৰিব, কাজিয়াটো কৰিব, ডেফিনেটলি কাজিয়া কৰিব, কাজিয়াটো ল'বি আৰু মনে মনে থাকিবি, পেটটো সুন্দৰকে ভৰাই দিব, কিন্তু সেইটোৱে আচল কথা।
গোলমুখীয়া ছোৱালী,
গোলমুখীয়া ছোৱালী এজনী আন
ছোৱালী,
আৰু হেৰিক কৈ দিবি এইটোকে কত যাও, কত কি কৰ বালটো, মইতো নাজানো, তই আছ উত্তৰ
প্ৰদেশৰ,
গোলমুখীয়া ছোৱালী, গোলমুখীয়া মোৰ লগত কথা পাতিবি,
ঠিক আছে, আপোনালোকৰ কথা পাতি দিম বাৰু, ছোৱালী হয় যদি সাহসী থাকি যাব, আপোনালোকৰ কথা পতাৰ পিছত যদি থাকি যায় তেন্তে
মোৰ লগত এবাৰ কথা পাতি যদি থাকি যাব পাৰে থাকি যাব, কাৰণ মোক মোক লাষ্টত শুন, এনেকুৱা এটা অৱস্থা সৃষ্টি হব, এইখন দেখোন বিয়া নহয়, বৰ্তা মোৰ বিয়াখন দেখোন নহয়, এইখন তেতিয়া মই কম না হব, তই চিন্তা নকৰ, একজেক্টলি এইটো নীলোৎপলৰ ঘৈণীয়েকৰ লগত হৈছে, তাই মোক ফোন কৰি কৈছে এইখন দেখোন মোৰ বিয়া নহয়, মই কৈছো চুপচাপ বহি থাক, মই বিয়া পাতি দিম, হৈ গল নহয় বিয়া, বাপেকৰ লগতো কাজিয়া কৰিছো, মাকৰ লগতো চিঞৰ বাখৰ কৰিছো, চব মই বিয়া পাতা মানুহ, গতিকে ছোৱালী গোলমুখীয়া এজনী বিচাৰ, তোৰ সময় হল, বিয়াখন পাত, তোৰ 35,000 হব, আগতে 29 বছৰ আগতে বিয়া পাত, যা 29 বছৰ আগতে, 29তে 28তে বিয়া পাত, জোৰ জোৰতে জোৰণি হ, যা,
ঠিক আছে, ঠিক আছে দিয়ক।